দ্বিতীয় করিন্থিয়া অধ্যায় ৫। কেনু আমি জানো যে আমার এই তম্বুরূপ পার্থিব ঘর যদি ভগ্ন হয় তেন্তে বিনা হাতে সজা ঈশ্বৰৰ পৰা হোৱা এক অনন্ত কলিয়া ঘর স্বৰ্গত আছে, কাৰণ আমি ইয়াৰ ভিতৰত কেকাই থাকি স্বৰ্গৰ পৰা হোৱা আমাৰ সেই ঘৰ ৰূপ বস্ত্ৰে ঢকা হবলৈ বৰকৈ ইচ্ছা কৰিছো। বাস্তৱিকতাৰে ঢকা হলে আমি উলংগত হৈ নপৰিম। আমি যে কেকাই আছো এই তম্বুত থাকি ভাৰগ্ৰস্ত হৈহে কেকাই আছো, কাৰণ আমি বিবস্ত হবলৈ ইচ্ছা নকৰো। কিন্তু জীৱনৰ দ্বাৰাই যেন মৰ্তক গিলি পেলোৱা হয় এই কাৰণে বস্ত্ৰেৰে ঢকা হবলৈহে ইচ্ছা কৰো।
আৰু এই কাৰণেই যিজনাই আমাক প্ৰস্তুত কৰিলে তেওঁ ঈশ্বৰ, আৰু তেওঁই আমাক বইনাস্বৰূপে পবিত্ৰ আত্মা দিলে। এতেকে আমি সদায় হাঁহিয়াল হৈ আছো আৰু জানো যে এই শৰীৰত নিবাস কৰোঁ মানে প্ৰভুৰ পৰা দূৰত প্ৰবাস কৰিছো।
কিয়নো আমি দেখাৰ দ্বাৰাই নচলি বিশ্বাসৰ দ্বাৰাই চলিছো। আমি হাঁহিয়াল যে হৈছোৱেই শৰীৰৰ পৰা দূৰত প্ৰবাস আৰু প্ৰভুৰ লগত নিবাস কৰাও ভাল দেখিছো। এই হেতুকে নিবাস কৰ বা প্ৰবাস কৰ, তেওঁৰ প্ৰিয় পাত্ৰ হবলৈহে আমি যত্ন কৰি আছো। কিয়নো প্ৰতিজনে কৰা কৰ্ম ভাল হওক বা বেয়া হওক, তাৰ দৰে শৰীৰৰ দ্বাৰাই কৰা কৰ্মৰ ফল পাবলৈ আমি সকলোৱে খ্ৰীষ্টৰ সোধৰ আসনৰ আগত প্ৰকাশিত হ'ব লাগিব। এই কাৰণে প্ৰভুৰ ভয় জানি আমি মানুহক প্ৰবৃত্তি কৰাইছো, কিন্তু ঈশ্বৰৰ আগত আমি প্ৰকাশিত হৈ আছো। আৰু মই আশা কৰোঁ যে তোমালোকৰ বিবেকতো আমি প্ৰকাশিত হৈ আছো। তোমালোকলৈ আমি আকৌ আমাৰ প্ৰশংসা আগবঢ়াইছো, এনে নহয়, কিন্তু যিবিলাকে হৃদয়ৰ কথাত নহয় মৌখিক কথাত গৌৰৱ কৰে তোমালোকে আমাৰ অৰ্থে গৌৰৱ কৰি তেওঁবিলাকক উত্তৰ দিবলৈ তোমালোকক উপায় দিছো। কিয়নো আমি যদি হতবুদ্ধি হওঁ তেন্তে সেই ঈশ্বৰৰ নিমিত্তে, যদি সুবুদ্ধি হওঁ তেন্তে সেই তোমালোকৰ নিমিত্তে,
কাৰণ খ্ৰীষ্টৰ প্ৰেমে আমাক সীমাবদ্ধ কৰি ৰাখিছে। কিয়নো আমি নিশ্চয় কৰিলো যে সকলোৰে নিমিত্তে এজনা মৰিল, এতেকে সকলো মৰিল আৰু তেওঁ সকলোৰে নিমিত্তে মৰিল। এই আশয়েৰে যেন জীৱন পোৱাবিলাকে নিজৰ নিমিত্তে আৰু নিজেই তেওঁলোকৰ অৰ্থে মৃত্যুভোগ কৰা আৰু পুনৰুত্থিত হোৱাজনাৰ নিমিত্তেহে যেন জীয়ে। এই হেতুকে এতিয়াৰ পৰা আমি মাংস অনুসাৰে কাকো নাজানো, আৰু আগেয়ে খ্ৰীষ্টক মাংস অনুসাৰে জানিলেও এতিয়াৰে পৰা আৰু নাজানো।
এতেকে কোনো যদি খ্ৰীষ্টত আছে তেন্তে তেওঁ নতুন সৃষ্টি, পুৰণিবোৰ লুপ্ত হল, চোৱা নতুন হল। কিন্তু যি ঈশ্বৰে খ্ৰীষ্টৰ দ্বাৰাই তেওঁৰ সৈতে আমাক মিল কৰালে আৰু সেই মিলনৰ পৰিচৰ্যা পদ আমাক দিলে, সেই ঈশ্বৰৰ পৰাই এই সকলো হয়। সেই মিলনৰ কথা এই, ঈশ্বৰে খ্ৰীষ্টত থাকি জগতৰ অপৰাধ নিলিখি তেওঁৰে সৈতে তেওঁবিলাকৰ মিলন কৰি আছে, আৰু সেই মিলনৰ কথা আমালৈ গতাই দিলে।
এতেকে ঈশ্বৰে আমাক ৰাজদূত পাতি আমাৰ দ্বাৰাই মিনতি কৰোৱাৰ দৰে আমি খ্ৰীষ্টৰ নিমিত্তে ৰাজদূতৰ কৰ্ম কৰিছো। খ্ৰীষ্টৰ নিমিত্তে এই বিনয় কৰোঁ, তোমালোকে ঈশ্বৰে সৈতে মিল হোৱা। আমি তেওঁত ঈশ্বৰীয় ধাৰ্মিকতা স্বৰূপ হবলৈ যিজনে পাপ জনা নাই সেইজনাকে তেওঁ আমাৰ নিমিত্তে পাপস্বৰূপ কৰিলে।